এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা অমৃত ষ্টেচন আজি উদ্বোধন, নেৰানেপেৰে বৰষুণৰ ফলত ৰাজ্যত বিভিন্ন নৈ উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি, বানৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ 100 কোটি টকা মুকলি, পৰ্যটন কেন্দ্ৰিক অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যত সংগীত মহোৎসৱ আয়োজন কৰিবলৈ অসম মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন, অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি লখিমপুৰ জিলাৰ বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত ছাৰ্জেণ্ট চিত্তৰঞ্জন বৰাৰ অভিমত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে 59 ৰাণত জয়লাভ। নগাঁও জিলাৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। ষ্টেচনটো অমৃত ষ্টেচনলৈ উন্নীতকৰণৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই এইদৰে কয়।
ৰেলৱে গৌৰৱ উজ্জ্বল ইতিহাসত আজি সংযুক্ত হ'ব এক নতুন অধ্যায়ৰ। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত নতুন ৰূপত মুকলি হ'বলগীয়া দেশৰ 103টাকৈ ৰেল ষ্টেচনৰ ভিতৰত নগাঁও চহৰৰ হবগাঁও ৰেল ষ্টেচনটো আজি আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰিব। এক গৌৰৱময় ইতিহাসৰ সাক্ষী হৈ ৰব নগাঁওবাসী। বিগত 1887 চনতে স্থাপিত নগাঁও চহৰৰ হবগাঁও ৰেল ষ্টেচনটো নতুন ৰূপত উজ্বলি উঠিছে। প্ৰায় 14.85 কোটি টকা ব্যয়েৰে ন ৰূপত সজাই পৰাই তোলা হৈছে হবগাঁও ৰেল ষ্টেচনটো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি দেশৰ 103টা অমৃত ষ্টেচন মুকলি কৰিবলগীয়া অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি উত্তৰ পূব সীমান্ত ৰেলৱে হবগাঁও ৰেল ষ্টেচনটোত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। উল্লেখযোগ্য যে হবগাঁও ৰেল ষ্টেচনটো সম্প্ৰতি অতি আধুনিক সা সুবিধাৰে নিৰ্মাণ কৰাৰ লগতে পৰ্যাপ্ত পাৰ্কিং ব্যৱস্থা, বৃহৎ জিৰণি কোঠা, দৃষ্টিনন্দন পানীৰ ফাউণ্টেইনৰ লগতে ৰেল ষ্টেচনৰ ভিতৰভাগত অসমীয়া সংস্কৃতিক প্ৰতিফলিত কৰিব পৰা কেতবোৰ চিত্ৰ ভাস্কৰ্য অংকন কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদহেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা 3-4 দিনৰ ভিতৰত কেৰালাৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি 2009 চনৰ পাছত ভাৰতৰ মূল ভূখণ্ডত এয়াই হ'ব মৌচুমী বতাহৰ আগতীয়া প্ৰৱেশ। সাধাৰণতে 1 জুনৰ ভিতৰত দক্ষিণ পশ্চিম মৌচুমী বতাহে কেৰালাত প্ৰৱেশ কৰে আৰু 8 জুলাইৰ ভিতৰত সমগ্ৰ দেশতে বিয়পি পৰে। ইপিনে কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে নিপকোৱে খাণ্ডং প্ৰকল্পৰ 7খন গেট খুলি দিয়াৰ ফলত কামপুৰত পৰহিৰ পৰা বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈপৰীয়া ৰাজ্যক সকাহ দিবলৈ জলসম্পদ বিভাগে গাৰখুণ্ডাৰ পৰা গোসাঁইগাঁওলৈকে নিৰ্মাণ কৰা মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও অঞ্চলবাসী এতিয়াও শংকামুক্ত হ'ব পৰা নাই। ৰাজ্য চৰকাৰে বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বানৰ আগতীয়া প্ৰস্তুতিৰ অংশ হিচাপে 35খন জিলা আৰু 39খন সমজিলাৰ বাবে 100 কোটি টকা মোকলাই দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আৰু সম্ভাৱ্য বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে জিলা আয়ুক্তসকলক যাৱতীয় নিৰ্দেশনা দিয়া হৈছে।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়ত যিখিনি ইয়াৰ অন্যান্য বিভাগ আছে, যি বিভাগসমূহৰ জৰিয়তে বান সাহাৰ্য আৰু গোটেই বান পৰিস্থিতিটো পৰিচালনা কৰা হয়, SDRF, NDRF বা আৰু আমাৰ যি অসম চৰকাৰৰ যিকেইটা বিভাগ ওতঃপ্ৰোতভাৱে জড়িত, আটাইখিনি বিভাগৰ লগত কেইবাবাৰো পৰ্যালোচনা হৈছে, জিলা আয়ুক্তসকলৰ লগতো পৰ্যালোচনা কৰা হৈছে আৰু এই ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা দিয়া হৈছে। আৰু তাৰ লগতে আমাৰ 35খন জিলা আৰু 39খন আমাৰ কো-ডিষ্ট্ৰিক্ট, এই আটাইখিনিলৈকে আজি আমি এডভান্স আমি 100 কোটি টকা আজি মোকলাই দিছোঁ 35খন জিলা আৰু 39খন অসম জিলালৈ।
ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটন কেন্দ্ৰিক অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্ৰীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা 8 ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। আমেৰিকান ৰেপাৰ পোষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁৱত আয়োজিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড় আদিতো এনে কনচাৰ্ট বা সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ কালি মন্ত্ৰীসভাৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত কাজিৰঙাৰ ষষ্ঠ সংযোজনত চূড়ান্ত অনুমোদন দিয়াৰ লগতে লাচিত বৰফুকন পুলিচ একাডেমীৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 229 কোটি টকা আবণ্টনত অনুমোদন জনোৱা হয়। ডিব্ৰুগড়ত অসম বিধানসভা ভৱন নিৰ্মাণৰ বাবে মন্ত্ৰীসভাই 284 কোটি টকাৰ অনুমোদন জনায়। একেদৰে জিলাখনত খনিকৰ ষ্টেডিয়ামলৈ 209 কোটি টকাৰ অনুমোদন দিয়া হৈছে। এই ষ্টেডিয়ামত 35,000 দৰ্শক একেলগে বহিব পাৰিব। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি 2025তো মন্ত্ৰীসভাই অনুমোদন জনায়। এই অনুসৰি 2030 চনৰ ভিতৰত 3,500 মেগাৱাট সৌৰশক্তি উৎপাদন তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক আকৰ্ষণ কৰি প্ৰায় 15,000 নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্ৰমিকৰ বাবে অহা 1 অক্টোবৰৰ পৰা দৈনিক মজুৰি 220 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপৰাধ অনুসন্ধান প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰা আৰু আৰক্ষী বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত দুদিনীয়া আৰক্ষী অধীক্ষক সন্মিলনত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকী আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অভিযোগকৰণ সঞ্চালক গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে। এই পদক্ষেপে অপৰাধ অনুসন্ধান আৰু ফৰিয়াদি প্ৰক্ৰিয়া অধিক কাৰ্যকৰী তথা সুষম কৰি তুলিব। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক লখিমপুৰ জিলাৰ বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত ছাৰ্জেণ্ট চিত্তৰঞ্জন বৰাক। 1984 চনৰ পৰা 2004 চনলৈকে বায়ুসেনা বাহিনীত কৰ্মৰত শ্ৰীবৰাই কাৰ্গিল যুদ্ধৰ সময়ৰ শিহৰণকাৰী অভিজ্ঞতা লাভ কৰাৰ লগতে মুম্বাইৰ ভাবা পাৰমাণৱিক শক্তি প্ৰকল্পত যুদ্ধৰ সময়ত ৰক্ষক হিচাপে দায়িত্ব পালন কৰিছে। শ্ৰীবৰাই তেওঁৰ অভিজ্ঞতা আৰু অপাৰেচন সিন্দুৰৰ কাৰ্যকৰিতা সন্দৰ্ভত আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ আগত এইদৰে কয়।
মই এক্স ছাৰ্জেণ্ট চিত্তৰঞ্জন বৰা ফ্ৰম এয়াৰফৰ্চ। মই 1984 চনৰ জুলাই মাহত এয়াৰফৰ্চত মই জইন কৰিছিলোঁ। এয়াৰফৰ্চত 20 বছৰ চাকৰি কৰাৰ পিছত মই 2004 চনৰ 1 আগষ্টৰ তাৰিখে এয়াৰফৰ্চৰ পৰা ৰিটায়াৰ হৈছিলোঁ। ডিউৰিং মাই ছাৰ্ভিচ ইন এক্টিভ ছাৰ্ভিচ মই কাৰ্গিল ৱাৰ টাইমত টেক দি এয়াৰফৰ্চত মই একটিভলি পাৰ্টিচিপেট কৰিছিলোঁ। তেতিয়া প্ৰেজেণ্টলি মই জামনগৰত আছিলোঁ। ৱাৰ টাইমত যেতিয়া কাৰ্গিল ৱাৰ যুদ্ধ ডিক্লেয়াৰ হৈছিল সেই সময়ত আমাৰ নিশাৰ ভিতৰতে আমি গৈ পুনৰ গৈ পাইছিলোঁগৈ আমাৰ ফাইটাৰ এয়াৰক্ৰাফ্ট লৈ। তাৰপিছত তাত আমি এসপ্তাহ থকাৰ পিছত আমি মহাৰাষ্ট্ৰৰ মুম্বাইলৈ ছায়ান এয়াৰপৰ্টত আমি আছিলোঁগৈ। আমি যেতিয়া ছায়ান এয়াৰপৰ্টত আছিলোঁ তেতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক চব বন্ধ কৰি দিছিলে। তাত আমি মানে মুম্বাই HCLৰ যিটো বাহাবা এটমিক পাৱাৰ প্লেণ্ট আছিলে সেইটোৰ ৰক্ষক হিচাপে আমাৰ ফাইটাৰ পাইলটসকলৰ লগত আমি তাতে নিয়োজিত হৈ আছিলোঁ। তাৰপিছত আকৌ আমি জামনগৰলৈ ঘূৰি আহিলোঁ। তাৰ পিছৰ ফেজৰ যেতিয়া কাৰ্গিল যুদ্ধ হয় তেতিয়া আমি জামনগৰৰ পৰা আমাৰ ইউনিটটো গোৱালিয়ৰ এয়াৰফৰ্চলৈ কমপ্লিটলি মুভ হৈছিল। সেই মুভত আমি ভুজ আৰু নালিয়া এয়াৰফৰ্চ ষ্টেচনত প্ৰায় আমি 6 মাহ 3 দিন ধৰি তাত আছিলোঁ। সেই সময়ত আমি একটিভলি কাৰ্গিল ৱাৰত পাৰ্টিচিপেট কৰিছিলোঁ। আমি তাত থকাৰ সময়ত আমাৰ বহুতেই ভাল লাগিছিল। আমি দেশ মাতৃৰ হকে আমি অকণমান হ'লেও আমি আমাৰ অমূল্য সময়খিনি ত্যাগ কৰিব পাৰিছিলোঁ, দেশৰ স্বাৰ্থ দিব পাৰিছিলোঁ। আমাৰ নিজৰ মাতৃৰ উপৰিও আমাৰ যেতিয়া দেশ মাতৃৰ অসুখ হয় তেতিয়া আমি চব মানুহে থিয় দি পেলাই দেশখনৰ আত্মৰক্ষাৰ কাৰণে আমি থিয় দিয়াটো আমাৰ দায়িত্ব বুলি আমি ভাবোঁ। আৰু এতিয়াও যদি আমি যুদ্ধৰ কাৰণে যিকোনো সময়তে যদি আমাক একটিভলি পাৰ্টিচিপেট কৰিবলৈ কয় আমি এতিয়াও যোৱাৰ কাৰণে প্ৰস্তুত আছোঁ।
বিটিআৰত পাঠ্যপুথি ক্ৰয়ৰ নামত কেইবা কোটি টকাৰ অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত বিটিআৰ প্ৰশাসনে এখন 6-জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। এই সমিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিটিআৰৰ স্থায়ী পৰামৰ্শদাতা শব্দৰাম ৰাভা অধ্যক্ষ হিচাপে থকাৰ লগতে বিটিআৰৰ সচিব ধীৰাজ হাউদ সদস্য সচিব হিচাপে থাকিব। এই সমিতি 20 মেৰ পৰা কাৰ্যকৰী হৈছে আৰু 15 দিনৰ ভিতৰত সমিতিখনে প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে বিটিআৰৰ শিক্ষা বিভাগত পাঠ্যপুথি ক্ৰয়ৰ নামত প্ৰায় 4 কোটি টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ'বলগীয়া ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ'ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ বিষয়ববীয়া, সাংসদ, উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহুসংখ্যক বিনিয়োগকাৰী উপস্থিত থাকিব। এই সন্মিলনখন ফিক্কি আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 59 ৰাণত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুৰ্থ তথা অন্তিমটো দলৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে IPLৰ এইবাৰৰ সংস্কৰণত দিল্লী কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দমন আৰু দিউত চলি থকা খেলো ইণ্ডিয়া বীচ গেমছত অসমে কালি 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। পেনচাক চিলাটৰ ছোৱালীৰ গাণ্ডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল'ৰাৰ চেপাক টাকৰ দলীয় শাখাত পাবলৈ সমৰ্থ হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
দেৰগাঁৱত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত, ছত্তীশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 27 জন নক্সালবাদীৰ মৃত্যু, সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰৰ আগতীয়াকৈ 100 কোটি টকাৰ সাহায্য মুকলি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ছত্তীশগড়ৰ নাৰায়ণপুৰৰ আবুজামাদত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 27 জন মাওবাদী নিহত হোৱাৰ বাতৰিক মাওবাদী আন্দোলনৰ মেৰুদণ্ডস্বৰূপ বাছত ৰাজহুৱা 27 জন নক্সালবাদী নিহত শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। নিপকোৱে খান্দং প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়াৰ ফলত কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। কানাড়া লেখিকা বানু মুস্তাকে 2025 বৰ্ষৰ বোকাৰ বঁটা লাভ কৰা বাতৰি নিয়মীয়া পাইটা কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ভাৰতৰ অপাৰেচন সিন্দুৰৰ পাছত সৰ্বদলীয় সাংসদৰ কূটনৈতিক অভিযান আৰম্ভ কৰাৰ বাতৰিক মিছন সিন্দুৰ 2.0 আৰম্ভ, জাপানলৈ উৰা মাৰিলে প্ৰদান বৰুৱা, সাজু ভুৱনেশ্বৰ কলিতা শিৰোনামেৰে আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে উজনি অসমৰ একাংশ আৰক্ষী বিষয়া আৰু ONGCৰ কমিশ্যনখৰ বিষয়া কৰ্মচাৰীৰ সহযোগত পুনৰ সক্ৰিয় হৈ উঠা কুখ্যাত তেলচুৰি চক্ৰটোক উৎখাত কৰাত বৰ্তমানৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰিক উজনিত চোৰাং খাৰুৱা তেলৰ ভয়ংকৰ নেটৱৰ্ক শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ 366টা স্থান ভূমিস্খলন প্ৰবণৰূপে চিনাক্ত কৰা বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে মিজোৰাম দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত হোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে প্ৰধানমন্ত্ৰীৰ দ্বাৰা কাইলৈ দিল্লীত উত্তৰ পূব বিনিয়োগকাৰী শীৰ্ষ সন্মিলন মুকলিৰ বাতৰিক PM টু ইনগ্ৰেট ইনভেষ্টৰ মিট টুমৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দা চেণ্টিনেল কাকতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ নিয়মীয়া দৰমহা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা অমৃত ষ্টেচন আজি উদ্বোধন। নেৰানেপেৰে বৰষুণৰ ফলত ৰাজ্যত বিভিন্ন নৈ উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি, বানৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ 100 কোটি টকা মুকলি, পৰ্যটন কেন্দ্ৰিক অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যত সংগীত মহোৎসৱ আয়োজন কৰিবলৈ অসম মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন, অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি লখিমপুৰ জিলাৰ বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত ছাৰ্জেণ্ট চিত্তৰঞ্জন বৰাৰ অভিমত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ দিল্লী কেপিটেলছৰ বিৰুদ্ধে 59 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।